জোহন অধ্যায় ১৫।
ময়ে প্রকৃত দ্ৰাক্ষালতা, মোৰ পিতৃ খেতিয়ক, মোৰ যি যি ডালত গুটি নধৰে তেওঁ সেইবোৰ গুচাই পেলায়, আৰু যি যি ডালত গুটি ধৰে সেইবোৰত আৰু অধিক গুটি ধৰিবলৈ পৰিষ্কাৰ কৰি দিয়ে। মই তোমালোকক কোৱা বাক্যৰ গুণে তোমালোক এতিয়া পৰিষ্কৃত হৈছা। তোমালোক মোত থাকা, ময়ো তোমালোকত থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে ডালে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ মোত নাথাকিলে তোমালোকেও নোৱাৰা। ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল। যিজন মোত থাকে আৰু ময়ো যিজনত থাকোঁ, সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। কোনোৱে যদি মোত নাথাকে, তেন্তে তাক ডালৰ দৰে বাহিৰলৈ পেলোৱাত সি শুকাই যায়, আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে পোৰা যায়। তোমালোক যদি মোত থাকা আৰু মোৰ কথাও যদি তোমালোকৰ থাকে, তেন্তে যিহকে ইচ্ছা কৰা তাকেই খোজা, তাকেই তোমালোকলৈ কৰা হ'ব। ইয়াতে তোমালোকত অধিক ফল ধৰিবলৈ মোৰ পিতৃ মহিমান্বিত হয়, আৰু ইয়াৰেই তোমালোক মোৰ শিষ্য হৈ যাবা। পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, মই তোমালোকক তেনেকৈয়ে প্ৰেম কৰিলোঁ। তোমালোক মোৰ প্ৰেমতেই থাকা। যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে মই যেনেকৈ পিতৃয়ে আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা। মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই নিমিত্তে তোমালোকক এইবোৰ কথা ক'লো। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা। এই মোৰ আজ্ঞা। বন্ধুবিলাকৰ নিমিত্তে নিজৰ প্ৰাণ দিয়াতকৈ অধিকতৰ প্ৰেম কাৰো নাই। তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেন্তে তোমালোক মোৰ বন্ধু। এতিয়াৰে পৰা মই তোমালোকক দাস নবোলো, কিয়নো প্ৰভুৱে যি কৰে দাসে তাক নাজানে। কিন্তু মই তোমালোকক বন্ধু বুলিলোঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ সেই সকলো তোমালোকক জনালোঁ। তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ। আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা, আৰু তোমালোক যেন গৈ ফলৱন্ত হোৱা, আৰু তোমালোকৰ ফল যেন থাকে, আৰু মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা তাকে তেওঁ তোমালোকক যেন দিয়ে, এই নিমিত্তে তোমালোকক নিযুক্ত কৰিলোঁ। তোমালোকে পৰস্পৰে প্ৰেম কৰিবলৈ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ। জগতে যদি তোমালোকক ঘৃণাই, তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। তোমালোক জগতৰ হোৱা হলে জগতে আপোন লোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এইকাৰণে জগতে তোমালোকক ঘৃণাই। দাস তাৰ প্ৰভুতকৈ ডাঙৰ নহয়। মই তোমালোকক আগেয়ে কোৱা এই বাক্য সোঁৱৰা। তেওঁবিলাকে যদি মোকেই তাৰণা কৰিলে, তেন্তে তোমালোককো তাৰণা কৰিব। মোৰ বাক্য যদি পালন কৰিলে, তেন্তে তোমালোকৰ বাক্যও পালন কৰিব। কিন্তু যিজনাই মোক পঠালে, তেওঁক তোমালোকে নজনাৰ কাৰণে মোৰ নামৰ নিমিত্তে তোমালোকলৈ এই সকলোকে কৰিব। মই আহি তেওঁবিলাকক কথা নোকোৱা হলে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া তেওঁবিলাকৰ পাপৰ বিষয়ে আপত্তি দেখুৱাবলৈ তেওঁবিলাকৰ উপায় নাই। যে মোক ঘৃণাই সেয়ে মোৰ পিতৃকো ঘৃণাই। আন কোনোৱে যেনে কৰ্ম কৰা নাই, মই তেওঁবিলাকৰ মাজত তেনে কৰ্ম নকৰা হলে তেওঁবিলাকৰ পাপ নহ'লহেঁতেন, কিন্তু এতিয়া মোক আৰু মোৰ পিতৃকো তেওঁবিলাকে দেখিলে আৰু ঘৃণালেও, কিন্তু তেওঁবিলাকে অকাৰণতে মোক ঘৃণালে। এই যি বচন তেওঁবিলাকৰ বিধান শাস্ত্ৰত লিখা আছে, সেয়ে সিদ্ধ হ'বলৈ এনে হ'ল। কিন্তু যেতিয়া সেই সহায়কৰ্তা আহিব, অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা পিতৃৰ ওচৰৰ পৰা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব। আৰু তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে তোমালোকেও সাক্ষ্য দিছা।